এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5 লোকক পদ্ম বিভূষণ, 13 পদ্মভূষণ আৰু 113 লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেগথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ জেৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকাইষ্ঠলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাত আজি নাৰী বন্দন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিবলগীয়া এই বিধেয়কৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নাৰীৰ সামগ্ৰিক উন্নয়ন আৰু সবলীকৰণ নিশ্চিত কৰাৰ বাবে সকলো বিধানসভাত মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰা হ'ব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংশোধিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.23 টকা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে তেওঁলোকে NTAৰ হেল্পলাইন নম্বৰ 011-407-5900 অথবা CUET UGINTA.AC.IN যোগাযোগ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে ট'ল ফ্ৰী নম্বৰ 1800-117800 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা MyGov মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ জিঞ্জিয়াত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে। জিঞ্জিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে মাদুৰালীৰ কেইবাটাও স্থানত অভিযান চলাই প্ৰায় 2000 লিটাৰ চুলাই নষ্ট কৰে।